এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুগোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায়। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে।
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে ইউ চি চি আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত ইউ চি চি অনা হৈছে আৰু আপোনালোকে জানেই যে 102 আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে NDA চৰকাৰ আছে, অনা আছে পাছ হ'ব। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰাৰ প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। অধিৱেশনত ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে আৰু বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। বিধায়ক পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে আৰু এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা আৰু দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত 2 পদ্মবিভূষণ, 6 পদ্মভূষণ আৰু 58 পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 লোকক পদ্মবিভূষণ, 13 পদ্মভূষণ আৰু 113 লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্যৰ শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ এই বৰ্ষৰ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৌনোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্ত নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কবেল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি নাৰীক আগবঢ়াই লৈ যাব লাগিব।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পৰিয়ালৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা, গৃহ পিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহ পিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱা পানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। কেন্দ্ৰ চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, জলজীৱন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পথ যোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰ জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ আজি সামৰণি পৰে। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলি আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে পুৱা প্ৰায় 7:30 বজাত চাইকেল চলাই বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা ট্ৰাকে খুন্দাৰ ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয়। তেওঁ ৰাষ্ট্ৰীয় বিদ্যালয় খো খো প্ৰতিযোগিতাত অসম জুনিয়ৰ দলৰ খেলুৱৈ আছিল। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। বিধানসভাত মন্ত্ৰী অজন্তা নিয়োগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ। ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুগোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায়। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:50 শুনিবলৈ পাব। নমস্কাৰ।